وَاعْبُدُوا اللَّهَ وَلَا تُشْرِكُوا بِهِ شَيْئًا وَبِالْوَالِدَيْنِ إِحْسَانًا وَبِذِي الْقُرْبَى وَالْيَتَامَى وَالْمَسَاكِينِ وَالْجَارِ ذِي الْقُرْبَى وَالْجَارِ الْجُنُبِ وَالصَّاحِبِ بِالْجَنْبِ وَابْنِ السَّبِيلِ وَمَا مَلَكَتْ أَيْمَانُكُمْ إِنَّ اللَّهَ لَا يُحِبُّ مَنْ كَانَ مُخْتَالًا فَخُورًا.
তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, লগতে পিতৃ মাতৃ আৰু আত্মীয় স্বজন, ইয়াতিম, অভাৱগ্ৰস্ত, নিকট প্ৰতিবেশী, দূৰ প্ৰতিবেশী, সংগী সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত ডাক ডাকীসকলৰ প্ৰতি সদব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক অহংকাৰীক পচন্দ নকৰে।